এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 75 সংখ্যক জন্মদিন সেৱা দিৱস হিচাপে উদযাপন। অসমত সেৱা সপ্তাহৰ কাৰ্যসূচীত 30 লক্ষাধিক গছপুলি বিতৰণৰ ব্যৱস্থা। হদিয়াবানত ৰাজ্যৰ 6খন জিলাৰ 22,000 লোক প্ৰভাৱিত, বানৰ ফলত 2 লোকৰ মৃত্যু। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ 2টা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত, কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি। নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে 1 কোটি টকা মূল্যৰ বাঁহ ক্ৰয়। আৰু কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ সৃষ্টি বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা ভক্তিৰে উদযাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 75 সংখ্যক জন্মদিন সেৱা দিৱস হিচাপে উদযাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই উপলক্ষে নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত আজি 15খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এইসমূহৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্ৰীবাস, বৌদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ বাবে অটল আশাগৃহ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাবিত্ৰীবাই ফুলে গৃহ আঁচনি অন্যতম। সেৱা পৰ্ব কাৰ্যসূচীৰ অংশ হিচাপে এই আঁচনিসমূহ মুকলি কৰা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে স্বনামধন্য সংগীত শিল্পী আশা ভোছলে এইদৰে শুভেচ্ছা জ্ঞাপন কৰিছে।
10 সাল মে হিন্দুস্তান খুশহাল হে, মেৰা ভাৰত খুশহাল হে, কিউকি মোদীজী জেছে লোক হে, সাৰা ভাৰত উনকি ফেমিলি হে, তো ৱো এছেই কেহতে হে অৰ মুঝে এছেই লাগতা হে। কিছি কো স্বাৰ্থ হোতা হে তো আপনে লোগো কে লিয়ে স্বাৰ্থ হোতা হে, খুদ কে লিয়ে নহীঁ হোতা হে। উনকা ৱেছা হে নহীঁ কুছ স্বাৰ্থ কে লিয়ে, তো ইছিলিয়ে মুঝে বহুত আচ্ছা লাগতা হে কি মে উনকে লিয়ে বোল ৰহী হুঁ, মেৰে লিয়ে বহুত বড়ি বাত হে। অৰ ভগৱান উনকো বহুত লম্বী উমৰ দে অৰ হামাৰে সাথ এছেই ৰহে ৱো।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 75 বছৰীয়া জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰীয়ে ভাৰতক নতুন দিশ, নতুন প্ৰেৰণা আৰু নতুন শক্তি প্ৰদান কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীমোদীয়ে এই কথা সদৰি কৰে। বিশিষ্ট সংগীত শিল্পী অনুপ জলোটায়ো প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাইছে।
শ্ৰী নৰেন্দ্ৰ মোদী জী কো জন্মদিন বহুত বহুত মুবাৰক। মোদী জী নে ইস দেশ কো জো সম্মান দিলা হে, জো শক্তি দি হে, ও অভি তক কিসি ভি প্রধানমন্ত্রী দ্বারা নহি প্রাপ্ত হুই। ইজ্জত মিলি হে সংসার মে, মে উনকি ইস বিশেষতা কো অচ্ছি তরহ জানতা হুঁ কি জো ও এক বার কহ দেতে হে, ঠান লেতে হে, ও করতে হে। আপনে কার্যকাল মে বরসো সে জো চিজে লোক ডিসকাস কর রহে থে, ইয়ে হোনি চাহিয়ে, ও ঠক সে করকে দিখাতি, চাহে ও কশ্মীর হো, চাহে তালাক হো। মে ঈশ্বর সে প্রার্থনা করতা হুম কি মোদী জি কো স্বস্থ লম্বী আয়ু দে আর দের তক হামারা প্রধানমন্ত্রী বনাকে রাখে।
প্রধানমন্ত্রীগার জন্মদিন উপলক্ষে দেশের বিভিন্ন স্থানের রাজ্যের ভিন্ন প্রান্ততো ভিন ভিন কার্যসূচীর আয়োজন করা হয়েছে। জন্মদিন উপলক্ষে রাজ্য সরকারে 30 লক্ষাধিক গছপুলি বিতরণের ব্যবস্থা করেছে। রাজ্যের প্রতিখন বিদ্যালয়ত 25টাক গছপুলি রোপণ করার কার্যালয় চৌহদ রাজহুয়া স্থানতো গছপুলি রোপণের কার্যসূচী লওয়া হয়েছে। প্ৰধানমন্ত্ৰীৰ 75 সংখ্যক জন্মদিনটো ৰাজ্য চৰকাৰে প্ৰকৃতি সেৱা আৰু বহন ক্ষমতাৰ হকে উচৰ্গা কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কাইলৈ জিলাভিত্তিক প্ৰাইজ মানি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চৌকিডিঙি খেলপথাৰৰ পৰা আৰম্ভ হৈ আমোলাপট্টি চাৰিআলি হৈ ফুলবাগান থানা চাৰিআলি অভাৰব্ৰিজ হৈ পুনৰ চৌকিডিঙি খেলপথাৰত এই মাৰাথানৰ সামৰণি পৰিব। ৰাজ্যত এইবাৰৰ বানত 6খন জিলাৰ 22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত 4,000 হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুচিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বিভিন্ন স্থানত স্থাপন কৰা 113টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত প্ৰায় 7,000 লোকে আশ্ৰয় লৈ আছে। চৰকাৰে উদ্ধাৰ অভিযানৰ কামত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলো নিয়োগ কৰিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ বিভিন্ন স্থান বানৰ কবলত পৰিছে। জিলাখনত যোৱা 24 ঘণ্টাত বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱাইছে। বান পীড়িতসকলৰ বাবে জিলা প্ৰশাসনে 15টা আশ্ৰয় শিবিৰ মুকলি কৰিছে। সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট, মৰঙি, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহচক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনে সকীয়াই দিছে। জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে 03-774-283-282 নম্বৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। উল্লেখযোগ্য যে ধনশিৰিণৰ বাঢ়নী পানীয়ে নুমলীগড়, খুমটাই, সৰুপথাৰ, গোলাঘাট আদি অঞ্চলৰ লগতে 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। জিলা আয়ুক্ত পুলক মহন্তই কালি সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহচক্ৰৰ অন্তৰ্গত ইটানগৰটো অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈ আয়ুক্তগৰাকীয়ে NDRF আৰু SDRFৰ উদ্ধাৰ অভিযান পৰিদৰ্শন কৰে। জিলাখনত আটাইকেইটা ৰাজহচক্ৰৰ বিষয়াসকলে আশ্ৰয় শিবিৰসমূহত উপস্থিত হৈ বান ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ।
এই সন্দৰ্ভত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে যোৱা নিশা আমগুৰি বচা পথাৰ মধ্য ইংৰাজী বিদ্যালয়, হেৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু পাবজান মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ যি বান আশ্ৰয় শিবিৰত উপস্থিত হৈ এই ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাজ্যৰ সৈতে বাৰ্তালাপত মিলিত হয় আৰু শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্তই যাতে প্ৰয়োজনীয় সুবিধা লাভ কৰে তাৰ বাবে চক্ৰ বিষয়া বা গোলাঘাট প্ৰশাসনৰ বিষয়াসকলক তেওঁ নিৰ্দেশনা প্ৰদান কৰে। আৰু বৰ্তমানেও জিলাখনৰ পাঁচোটা ৰাজহচক্ৰৰ বিভিন্ন অঞ্চলত সৰুপথাৰ, মেৰাপানী, নুমলীগড়, খুমটাই আদি বিভিন্ন স্থানত প্ৰায় 15টাৰো আশ্ৰয় শিবিৰত কেইবা সহস্ৰাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি থকা বুলি আমি জানিব পাৰিছো আৰু প্ৰশাসনে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু কিছু পৰিমাণে বানৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও বৰ্তমানেও কিন্তু বহু লোক আশ্ৰয় শিবিৰতে আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে।
ইপিনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপিয়ে 10টা সমষ্টিৰ ভিতৰত 7টাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ডঃ শৰ্মাই কালি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাশগড়ত প্ৰচাৰ চলায়। তেওঁ ৰজাগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত তাঁতীৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয়। মুখ্যমন্ত্ৰীয়ে কালি তামোলপুৰ জিলাৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী লক্ষী দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা তথা দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি মথনগুৰি পৰিষদীয় সমষ্টিত অনুষ্ঠিত এখন সভাত অংশ লৈ দলীয় প্ৰাৰ্থী গৌতম দাসৰ হৈ প্ৰচাৰ চলায়। বিৰোধী দল কংগ্ৰেছ, BPF আৰু ৰাইজৰ দলেও BTRৰ বিভিন্ন স্থানত নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত তীব্ৰ প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কালি 35 নম্বৰ মুদৈবৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ চলায়। দলটোৱে কালি নিৰ্বাচনৰ বাবে ইস্তাহাৰো মুকলি কৰে। চিৰাং জিলাৰ ফুটিয়াপাৰাত কালি অনুষ্ঠিত UPPLৰ এখন নিৰ্বাচনী সভাত দলৰ প্ৰাৰ্থী ছাইখং বসুমতাৰীয়ে প্ৰচাৰ চলায়। ইপিনে এই নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। তামোলপুৰ জিলাৰ বৰনগৰৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কালি নিৰ্বাচনত নিয়োজিত পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই নিৰ্বাচনৰ বাবে তামোলপুৰ জিলাৰ দৰঙাজুলি, নাগৰিজুলি আৰু শুক্লাই চেৰফাং সমষ্টিত নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ শৰ্মাই কালি সমষ্টিকেইটাৰ অন্তৰ্গত ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰ 20 ছেপ্টেম্বৰৰ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে BTCৰ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ সান্দিল্যয়ো ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 14 ছেপ্টেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে 1 কোটি টকা মূল্যৰ বাঁহ শোধনাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ NRL কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। শোধনাগাৰটোৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে।
অসমত এটা সাধাৰণভাৱে বাঁহ বহুত গজাব পাৰি। আগতে বহুত বাঁহ আছিলে, মানুহে মূল্য নোপোৱাৰ কাৰণে হয়তো বাঁহ কাটি পেলাই বেলেগ পিনে ঢাপলি মেলিছিলে। আমি বিচাৰো যে আকৌ বাঁহ খেতিটো এটা কমাৰ্চিয়েল খেতি হিচাপে কৰক। আমি বিচৰা নাই যে ধান খেতিৰ সলনি বাঁহ খেতি কৰক, কিন্তু বাঁহ খেতি কৰিবলৈ যথেষ্ট জেগা আছে। যিবিলাক ধান খেতি নহয় তাত বাঁহ খেতি কৰিব পাৰে। বাঁহ বানপানীয়ে সচৰাচৰ পটককে মাৰিব নোৱাৰে, ইভেন শুকান সময়তো বাঁহডাল নমৰে। চ' বাঁহ সেই হিচাপে বহুত ৰেজিলিয়েণ্ট এটা প্লেণ্ট হয়। হয় আৰু সেইকাৰণে আমি বাঁহৰ খেতিটো প্ৰমোট কৰিছোঁ। বাঁহটো আমি কনজিউম কৰিমেই যাতে সেইটো ৰিপ্লেনিচ হয়, তাৰ কাৰণে আমি গোটেই ছাপ্লাই চেইন যিটো আছে সেইটো প্ৰথমৰ পৰাই আমি মন দিছোঁ। আমি এটা ষ্টাৰ্টআপৰ যোগেদি টিচু কালচাৰ কৰি যথেষ্ট পুলি জেনেৰেট কৰিছোঁ। আমি পৰ্টেলটো খোলাৰ পিছতেই প্ৰায় কেইদিনমানৰ ভিতৰতে 3,500 খেতিয়কে অলৰেডি তাত পঞ্জীয়ন কৰিছে। প্ৰায় 1 কোটি টকাৰ বাঁহ আমি অলৰেডি কিনি পেলাইছোঁ আৰু মানুহখিনিয়ে একাউণ্টত পইচা পাই গৈ আছে।
উল্লেখযোগ্য যে 5,000 কোটি টকাৰে স্থাপন কৰা বিশ্বৰ প্ৰথম হিচাপে পৰিগণিত এই বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ 50,000 বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি আজি এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ'ব। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা উদযাপন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ'ব। এই উপলক্ষে সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰ পূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM-বেণ্ডৰ 101.6 MHz-ত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM-বেণ্ডৰ 103.4 MHz-ত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 MHz-ত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 MHz-ত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
6 জনগোষ্ঠীৰ জনজাতিকৰণ, কা বাতিল কৰা, অনুপ্ৰৱেশ আৰু বিদেশী আদেশ বাতিল কৰা, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যৰ বান আৰু সীমা সমস্যা সমাধানৰ দাবীত যোৰহাটত প্ৰায় 20 জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে জোৰ সমদল উলিওৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া খবৰ কাকতে ৰাজ্যৰ আন আন জিলাৰ লগতে হোজাই জিলাতো কালি ভোটাৰ তালিকাৰ প্ৰাক সংশোধনীৰ কাম জিলা নিৰ্বাচনী আয়োগে আৰম্ভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ প্ৰাক সংশোধনীৰ কাম আৰম্ভ হোৱাক কেন্দ্ৰ কৰি কেতবোৰ অঞ্চলত সৃষ্টি হোৱা পৰিস্থিতিৰ এটা বাতৰি আমাৰ অসম কাকতে ছাৰৰ অস্ত্ৰোপচাৰ চলিছে, বাৰহিল কংগ্ৰেছৰ উদ্বেগো শিৰোনামেৰে প্ৰকাশ কৰিছে। 2030 চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই অধিকাংশৰে চাকৰি নোহোৱা কৰিব বুলি বিশ্বৰ বিশেষজ্ঞসকলে মন্তব্য কৰিছে। অসম কাকতে এই বাতৰিক শীৰ্ষস্থান দিছে। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কামৰূপৰ গৰৈমাৰী ৰাজস্ব চক্ৰ বিষয়ে নুপুৰ বৰাই আয়ৰ বিপৰীতে 416% সম্পদ আহৰণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰিছে। যোৱা 1 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ৰাজ্যত মুঠ 23 ভূমিকম্প অনুভূত হৈছে। ইয়াৰে 10 জোকাৰণি আগষ্ট মাহত অনুভূত হৈছে। এয়া দ্য চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। আকস্মিক পাণ, বৰফ আদি খহাৰ ফলত বিগত 20 দিনে শ্ৰীনগৰ, জম্মু ঘাইপথেদি যান বাহনৰ চলাচল বন্ধ হৈ থকাত 700 কোটি টকাৰ কাশ্মীৰ আপেল পচিজৰ বাতৰিক দৈনিক অগ্ৰদূত কাকৰে মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যৰ সাম্প্ৰতিক বানৰ ফলত 22,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিগত 24 ঘণ্টাত 2 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি দি টাইমছ অফ ইণ্ডিয়া কাকতে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে 5% জি এছ টি কমাৰ ফলস্বৰূপে 22 ছেপ্টেম্বৰৰ পৰা দৰবৰ দাম হ্ৰাস পোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্ম। শ্ৰোতাসকলক জনাই থওঁ, আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজিত অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতালৈ বাতৰি অডিঅ' অহা 24 ছেপ্টেম্বৰ পৰ্যন্ত প্ৰেৰণ কৰিব পাৰিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 75 সংখ্যক জন্মদিন সেৱা দিৱস হিচাপে উদযাপন। অসমত সেৱা সপ্তাহৰ কাৰ্যসূচীত 30 লক্ষাধিক গছপুলি বিতৰণৰ ব্যৱস্থা। ভদিয়াবানত ৰাজ্যৰ 6খন জিলাৰ 22,000 লোক প্ৰভাৱিত। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ 2টা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত। নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে 1 কোটি টকা মূল্যৰ বাঁহ ক্ৰয়। আৰু কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা ভক্তিৰে উদযাপন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।